이야, 아까 그거니. 마드리 호텔을 꾸말리 휘다스. 에지알 브라한 마드리 호모하나세. 제스터 비제피 네타 토탈 브라한 몬디 나렌드 모디, 비하몬드리 아미차, 콩그레스 토론 라스트 하바보티 멀리가준 칼게 아지오 호모트, 니바스니 프로서 살아보. 서카리 5 kg 오존을 런턴 가서 실린더를 비그리 브릿티 고이세. 아메리카 라스트보디 도널드 트럼페, 히그레 허무스 프로날리 푸널 무콜리 너코리레, 이란을 비두 두파던 켄드로 아루 헤투 호모, 덩커 코랄 바보키디세. বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত পশ্চিম এছিয়াৰ তিনিগৰাকী নেতাৰ সৈতে কালি টেলিফোনযোগে কথা পাতে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে চেন্নাই ছুপাৰ কিংছক 43 runs পৰাস্ত কৰে। অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ এদিন বাকী থকা অৱস্থাত শাসক বিৰোধী উভয় পক্ষৰে প্ৰচাৰে ব্যাপক ৰূপ লৈছে। নিৰ্বাচনী প্ৰচাৰৰ বাবে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰ অসমলৈ আহিছে। তেওঁ কালি সন্ধিয়া গুৱাহাটীত উপস্থিত হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি দিনৰ 11 বজাত ভৱানীপুৰ আৰু সৰভোগত বিজেপি প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাসৰ হৈ প্ৰচাৰ চলাব। দিনৰ ভাগত শ্ৰীমোদীয়ে হোজাইত আৰু বিয়লি ডিব্ৰুগড়ত নিৰ্বাচনী প্ৰচাৰ চলাব। দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও আজি আৰু কাইলৈ বৰাক উপত্যকাত নিৰ্বাচনী প্ৰচাৰ চলাব। কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেও নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি পুনৰ অসমলৈ আহিব। কাইলৈ তেওঁ এখন সংবাদমেলতো ভাগ ল'ব। কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও আজি ৰাজ্যখনত প্ৰচাৰ চলোৱাৰ কথা। ইপিনে কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলৰ সভাপতি ৰাহুল গান্ধীয়ে কালি গোলাঘাট, বিশ্বনাথ আৰু কমলপুৰত নিৰ্বাচনী সভাত অংশ লৈ দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। শ্ৰীগান্ধীয়ে অসমত কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ উপৰি 10 লাখ লোকক ভূমিপত্ৰ প্ৰদান তথা চাহ শ্ৰমিকক 450 টকাকৈ মজুৰি প্ৰদান কৰা হ'ব বুলি নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়ে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি বোকাখাটত NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা মন্ত্ৰী অতুল বৰাৰ হৈ প্ৰচাৰ চলায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিগত সময়ছোৱাত অতুল বৰাৰ মন্ত্ৰিত্ব কালত অসমৰ কৃষিখণ্ডৰ আমূল পৰিৱৰ্তন হোৱা বুলি উল্লেখ কৰে। তেওঁ লগতে এইবাৰৰ নিৰ্বাচনত অতুল বৰা অভিলেখ সংখ্যক ভোটত জয়ী হ'ব বুলি দাবী কৰে। জ্যেষ্ঠ বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি পশ্চিম গোৱালপাৰা, দুজনৈ, পলাশবাৰী আৰু বকো ছয়গাঁৱত প্ৰচাৰ চলায়। ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ প্ৰচাৰ সভাত অংশ লয়। চৰকাৰে 5 kg ওজনৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বিক্ৰী বৃদ্ধি কৰিছে। সকলো ৰন্ধন গেছৰ বিতৰকৰ ওচৰত মজুত থকা এনে চিলিণ্ডাৰ বৈধ পৰিচয় পত্ৰ দেখুৱাই ল'ব পাৰিব। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে সদৰি কৰা অনুসৰি চৰকাৰে চাহিদা অনুসৰি যোগান বৃদ্ধি কৰাৰ পাছত যোৱা 23 মাৰ্চৰ পৰা 6,60,000টা 5 kg ওজনৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিক্ৰী হৈছে। ৰাজ সাহায্যযুক্ত 14.2 kg ওজনৰ ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বিপৰীতে 5 kg ওজনৰ চিলিণ্ডাৰ বজাৰ মূল্যত লাভ কৰিব পাৰি আৰু নিকটৱৰ্তী বিতৰকৰ পৰা এনে চিলিণ্ডাৰ ক্ৰয় কৰাৰ বাবে কোনো ধৰণৰ ঠিকনাৰ প্ৰমাণ নালাগে। মন্ত্ৰালয়ে লগতে কয় যে 4 এপ্ৰিললৈ 51 লাখৰ অধিক ঘৰুৱা চিলিণ্ডাৰ যোগান ধৰা হৈছে আৰু মুঠ চাহিদাৰ 95% অনলাইন বুকিং কৰা হৈছে। পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ মাজত ইন্ধনৰ যোগান যাতে নিৰৱিচ্ছিন্নভাৱে চলি থাকে আৰু সামুদ্ৰিক অভিযান নিৰাপদে অব্যাহত ৰখাৰ লগতে এই দেশসমূহত বাস কৰা ভাৰতীয় লোকসকলক সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা লোৱাৰ কথাও চৰকাৰে প্ৰকাশ কৰিছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে কৈছে যে দেশত বৰ্তমান পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ নাটনি হোৱা নাই আৰু জনসাধাৰণে ভীতিগ্ৰস্ত হৈ অযথা ইন্ধন ক্ৰয় কৰাৰ প্ৰয়োজন নাই। মন্ত্ৰালয়ে লগতে জনসাধাৰণক ৰন্ধন গেছ বুকিঙৰ বাবে অপ্ৰয়োজনীয়ভাৱে বিতৰকৰ ওচৰলৈ যোৱাৰ পৰিৱৰ্তে ডিজিটেল ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিবলৈ পৰামৰ্শ দিছে। চৰকাৰে ইতিমধ্যে মাৰ্চৰ পৰা পাইপযোগে প্ৰাকৃতিক গেছ সংযোগো বৃদ্ধি কৰিছে। প্ৰায় 3,60,000 পৰিয়ালত পাইপযোগে প্ৰাকৃতিক গেছ সংযোগ আছিল আৰু মাৰ্চৰ পৰা 3,90,000ৰো অধিক পৰিয়ালে ইয়াৰ বাবে নতুনকৈ পঞ্জীয়ন কৰিছে। চৰকাৰে নাগৰিকসকলক PNG, বৈদ্যুতিক কুকটপ, ইণ্ডাকচন আদি বিকল্প ৰন্ধন ব্যৱস্থা ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিছে। এইপিনে যোগানৰ ক্ষেত্ৰত শোধনাগাৰসমূহক সৰ্বোচ্চ সমৰ্থৰে কাৰ্যকৰী কৰা হৈছে আৰু ৰাজ্যসমূহৰ প্ৰয়োজন পূৰণত সহায়ক হোৱাকৈ অতিৰিক্ত কেৰাচিনত অনুমোদন জনোৱা হৈছে। কৰ্তৃপক্ষই ইন্ধনৰ কলা বজাৰ ৰোধ কৰাৰ বাবেও নিৰীক্ষণ ব্যৱস্থা কটকটীয়া কৰি তুলিছে। মাৰ্চৰ পৰা বৰ্তমানলৈকে কলা বজাৰৰ পৰা 50,000ৰো অধিক ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ কৰাৰ উপৰি 1,400 কাৰণ দৰ্শোৱাৰ জাননীৰ উপৰি নিয়ম ভংগ কৰাৰ বাবে 36টা LPG বিতৰকৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে। ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক দৈনিক নিৰীক্ষণ, নিয়মীয়াকৈ অধিসূচনা জাৰি তথা সংহত যোগাযোগ ব্যৱস্থাৰ জৰিয়তে অপপ্ৰচাৰ ৰোধ কৰাৰ বাবেও নিৰ্দেশ দিয়া হৈছে।
কৰ্মচাৰীক প্ৰদান কৰা পৰিচয় পত্ৰ, বেংক ডাকঘৰৰ পাছবুক, পেন কাৰ্ড, এন পি আৰ স্মাৰ্ট কাৰ্ড, আধাৰ কাৰ্ড, ইউনিক ডিজেবিলিটি আই ডি কাৰ্ড, এম জি এনৰেগা জব কাৰ্ড, স্বাস্থ্য বীমা কাৰ্ড, সাংসদ, বিধায়ক, বিধান পৰিষদৰ সদস্যসকলক প্ৰদান কৰা চৰকাৰী পৰিচয় পত্ৰ, ফটোযুক্ত পেঞ্চন নথিৰ ভিতৰত যিকোনো এখন থাকিলে ভোট দিব পাৰি।
মুখ্য নিৰ্বাচনী বিষয়া অসমৰ দ্বাৰা প্ৰচাৰিত। 9 এপ্ৰিল বন্ধ, তাৰপিছত শুক্ৰ, শনি, দেও মিলাই পুল কৰবাৰ পৰা ফুৰি আহো।
এ নাই নাই, 9 এপ্ৰিল ফুৰিবলৈ যোৱা বন্ধ নহয়, ভোট দিয়াৰ বাবেহে বন্ধ। গতিকে ভোট আগত, বন্ধৰ মজা পাছত।
কিন্তু ভোট দিবলৈ মোৰ এপিক কাৰ্ডে নাই।
তাৰ কাৰণে চিন্তা কৰিব নালাগে। ভাৰতীয় পাছপৰ্ট, ড্ৰাইভিং লাইচেন্স, কেন্দ্ৰীয়, ৰাজ্যিক, পি এছ ইউ, পাব্লিক লিমিটেড কোম্পানীয়ে কৰ্মচাৰীক প্ৰদান কৰা ফটোযুক্ত পৰিচয় পত্ৰ, বেংক ডাকঘৰৰ ফটোযুক্ত পাছবুক, পেন কাৰ্ড, ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীৰ অধীনত ভাৰতৰ মহাপঞ্জীয়কে প্ৰদান কৰা স্মাৰ্ট কাৰ্ড, আধাৰ কাৰ্ড, ইউনিক ডিজেবিলিটি আই ডি কাৰ্ড, সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়, ভাৰত চৰকাৰ বা এম জি এনৰেগা আঁচনিৰ জব কাৰ্ড, শ্ৰম মন্ত্ৰালয়ৰ আঁচনিৰ অধীনত প্ৰদান কৰা স্বাস্থ্য বীমা কাৰ্ড, সাংসদ, বিধায়ক, বিধান পৰিষদৰ সদস্যসকলক প্ৰদান কৰা চৰকাৰী পৰিচয় পত্ৰ, ফটোযুক্ত পেঞ্চন নথিৰ ভিতৰত যিকোনো এখন থাকিলে ভোট দিব পাৰি।
হয় নেকি?
পিছে ফুৰিবলৈ নহয়, 9 এপ্ৰিলত ভোট দিবলৈ যাব লাগিব।
মুখ্য নিৰ্বাচনী বিষয়া অসমৰ দ্বাৰা প্ৰচাৰিত।
আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ইৰাণে মঙলবাৰৰ ভিতৰত সকলো জাহাজ চলাচলৰ বাবে হৰ্মুজ প্ৰণালী পুনৰ মুকলি নকৰিলে ইৰাণৰ বিদ্যুৎ উৎপাদন কেন্দ্ৰ আৰু সেতুসমূহ ধবংস কৰিব বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাবুকি দিছে। পূৰ্বৰ কঠোৰ ব্যৱস্থা গ্ৰহণৰ সকিয়নিও দোহাৰি ট্ৰাম্পে সংবাদ মাধ্যমৰ লগতে জনায় যে ইয়াৰ মাজতে অৱশ্যে তেহৰাণৰ সৈতে এখন চুক্তি সম্পন্ন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আমাৰ পূৰ্বৰ বাতৰিসমূহতো উল্লেখ কৰি অহা হৈছে যে ইৰাণে হৰ্মুজ প্ৰণালীৰে সাধাৰণ জাহাজ চলাচল বন্ধ ৰাখিছে আৰু ইয়াৰ ফলত বিশ্ব বজাৰত তেলৰ মূল্য দ্ৰুতগতিত বৃদ্ধি পোৱাৰ উপৰি বিশ্বজুৰি মূল্য বৃদ্ধিৰ আশংকাই দেখা দিছে। এপিনে আমেৰিকাই 48 ঘণ্টাৰ চূড়ান্ত সময়সীমা নিৰ্ধাৰণ কৰাৰ পাছত ইৰাণে এই জলপথ পুনৰ মুকলি কৰে নে নাই তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈছে। সময়সীমা চমু চাপি অহাত আৰু এতিয়ালৈ কোনো বুজাবুজি নোহোৱাত পৰিস্থিতি অধিক বেয়ালৈ ঢাল খোৱাৰ আশংকা বৃদ্ধি পাইছে। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সোমবাৰ অৰ্থাৎ আজিৰ ভিতৰত এখন চুক্তি হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰি অন্তৰালৰ কূটনৈতিক প্ৰচেষ্টা অব্যাহত ৰখাৰ সংকেত দিছে যদিও ইৰাণে এই চূড়ান্ত সময়সীমা প্ৰত্যাখ্যান কৰি কোনো হেঁচাত পৰি আলোচনা নকৰে বুলি স্পষ্ট কৰি দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত কালি সন্ধিয়া কাটাৰৰ প্ৰধানমন্ত্ৰী তথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্বেখ মহম্মদ বিন আব্দুল ৰহমান বিন জাছিম অল থানিৰ সৈতে টেলিফোনযোগে কথা পাতে। ডঃ জয়শংকৰে লগতে পশ্চিম এছিয়াৰ বৰ্ধিত যুদ্ধ পৰিস্থিতিৰ বিষয়ত সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ উপ প্ৰধানমন্ত্ৰী তথা বিদেশ মন্ত্ৰী শ্বেখ আব্দুল্লা বিন জায়েদ অল নাহিয়ানৰ সৈতেও আলোচনা কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা বেংগালুৰু এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে চেন্নাই ছুপাৰ কিংছক 43 ৰানত পৰাস্ত কৰে। চেন্নাই ছুপাৰ কিংছে 251 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ আৰু 4টা বলত আটাইকেইটা উইকেট হেৰুৱাই 207 ৰানহে কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ সৰফৰাজ খানে সৰ্বাধিক 50 ৰান কৰে। প্ৰতিযোগিতাত কালি হায়দৰাবাদত অনুষ্ঠিত আন এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 5 উইকেটত পৰাস্ত কৰে। আজি কলকাতাৰ ইডেন গাৰ্ডেনছত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। সামৰাৰ পূৰ্বে এতিয়া প্ৰধান বাতৰি কেইটা পুনৰ এবাৰ। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই আজি অসমত নিৰ্বাচনী প্ৰচাৰ চলাব। চৰকাৰে 5 কিলোগ্ৰাম ওজনৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বিক্ৰী বৃদ্ধি কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে শীঘ্ৰে হৰ্মুজ প্ৰণালী পুনৰ মুকলি নকৰিলে ইৰাণৰ বিদ্যুৎ উৎপাদন কেন্দ্ৰ আৰু সেতুসমূহ ধবংস কৰাৰ ভাবুকি দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত পশ্চিম এছিয়াৰ 3 গৰাকী নেতাৰ সৈতে কালি টেলিফোনযোগে কথা পাতে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা বেংগালুৰু এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে চেন্নাই ছুপাৰ কিংছক 43 ৰানত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।